আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, এয়া মুকলি কৰিবলৈ লৈছো বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান ভক্তি বচন। পাপে ভৰা পৃথিৱীলৈ আশাৰ বাতৰি কঢ়িয়াই অনা ঈশ্বৰৰ মহান প্ৰেমৰ বাণী ভক্তি বচন অনুষ্ঠানৰ আৰম্ভণিতেই শুনক বাইবেলৰ বাণী।
হৃদয় কিয় তুমি ইমান দুখী হোৱা, তোমাৰ মনত আনন্দ নাই যেন বিপদাগৰ আছে, অন্তৰত ভাবি গুণিছোৱা তোমাৰ ঈশ্বৰে কিমান মৰম করে, কিমান মৰম করে। আনন্দ নাই যেন বিপদাগৰ আছে, অন্তৰত ভাবি গুণিছোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে। তোমারে ভাবি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে, কিমান মৰম কৰে, কিমান মৰম কৰে, কিমান মৰম কৰে।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ পৰমপিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আশা কৰিছোঁ আপুনি আমাৰ এই অনুষ্ঠান নিয়মিতভাৱে শুনি আহিছে, আৰু আপুনি যে শুনি আহিছে সেই কথা আমাক জনোৱাৰ মাত্ৰ এটাই উপায় আছে। সেইটো হৈছে হাতত কলম তুলি লৈ এখিলা কাগজত বা এখন পোষ্টকাৰ্ডত আমালৈ দুষাৰিমান লিখি পঠিওৱা। অৱশ্যে লিখিলেই নহ'ব, ঠিকনা লিখি পোষ্ট কৰিবও লাগিব। গতিকে অনুগ্ৰহ কৰি আমাৰ ঠিকনাটো লিখি লওকচোন। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰিয় শ্ৰোতা, খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। হে আমাৰ স্বৰ্গত থকা অসীম দয়ালু পিতৃ ঈশ্বৰ, তুমি যে আমাৰ জীৱনত আৰু এটা নতুন দিন যোগ দিলা তাৰ বাবে তোমাক অশেষ ধন্যবাদ জনাইছো পিতা। তুমি আমাক ইমানেই প্ৰেম কৰিছা যে আমাক নৰকৰ পৰা উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিছা, আৰু আজি তেওঁত বিশ্বাস কৰি আমি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। হে পিতা, এতিয়া তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়োতে আমি প্ৰাৰ্থনা কৰিছো তুমি আহা, তুমিয়েই আমাৰ শিকাওঁতা হৈ তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ মৰমৰ শ্ৰোতাসকলৰ আগত তুমি নিজকে স্পষ্ট ৰূপত প্ৰকাশ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰি তৃতীয় দিনা পুনৰ জি উঠা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছো, আমেন। প্ৰিয় শ্ৰোতা, আপুনি যদি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহ'লে আপুনি নিশ্চয় জানে যে এতিয়া আমি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ দ্বিতীয় বিৱৰণ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত আমি এই পুস্তকৰ 17 নম্বৰ অধ্যায়লৈকে আমাৰ আলোচনা আগবঢ়াইছিলো, গতিকে আমি আজি 18 নম্বৰ অধ্যায়ৰ পৰা আলোচনা আৰম্ভ কৰিব খুজিছো। আৰু এই 18 নম্বৰ অধ্যায়ৰ প্ৰথম 5টা পদ পঢ়িলে আমি লেবিয়া আৰু পুৰোহিতসকলৰ বিষয়ে ঈশ্বৰে ইছৰাইলৰ লোকসকলৰ আগত বান্ধি দিয়া নিয়ম দেখা পাওঁ। পুৰোহিতসকল লেবিয়া ফৈদৰ লোক, সকলো লেবিয়া লোকক মন্দিৰৰ কামত লগোৱা হৈছিল। আন ফৈদবিলাকৰ নিচিনাকৈ তেওঁলোকে সেই প্ৰতিজ্ঞাৰ দেশত কোনো মাটিৰ ভাগ নাপাব, কিন্তু তেওঁলোকৰ উত্তৰাধিকাৰ ঈশ্বৰতহে। সেইকাৰণে ঈশ্বৰে তেওঁলোকৰ ভৰণ পোষণৰ বাবে এই বিশেষ ব্যৱস্থা কৰি দিছিল। এটা কথা আমি মন কৰিব পাৰোঁ, ৰজাইনো ক'ৰ পৰা দৰমহা পাব সেই কথা ঈশ্বৰে জনাই দিয়া নাছিল, কিন্তু পুৰোহিতসকলে কেনেদৰে জীৱিকা নিৰ্বাহ কৰিব লাগিব সেই বিষয়ে তেওঁ নিয়ম বান্ধি দিছিল। আজি ঈশ্বৰৰ পৰিচৰ্যা কৰা লোকসকলৰ ক্ষেত্ৰতো একে নিয়মেই খাটে বুলি আমি ক'ব পাৰোঁ। লোকসমূহে ঈশ্বৰলৈ বুলি আগবঢ়োৱা দান দক্ষিণাৰেই তেওঁলোকৰ ভৰণ পোষণ হ'ব লাগিব। লোকবিলাকে ভালৰো ভাল ভাগ পুৰোহিতসকললৈ আগবঢ়াব লাগিব বুলি কোৱা হৈছে। এই বিশেষ নীতি ঈশ্বৰে বান্ধি দিছে যাতে পুৰোহিতসকল অভাৱত থাকিবলগীয়া নহয়। 9 নম্বৰ পদৰ পৰা 12 নম্বৰ পদলৈকে পাঠ কৰি দিব খুজিছো। তোমাৰ ঈশ্বৰ যিহুৱাই তোমাক যি দেশ দিছে সেই দেশত সোমালে তুমি সেই দেশৰ জাতিবোৰৰ ঘিনলগীয়া কাৰ্যৰ দৰে কাৰ্য কৰিবলৈ নিশিকিবা। নিজ পু জিক জুইৰ মাজেদি গমন কৰাওঁতা, মংগল চাওঁতা গণক, লক্ষণ চাওঁতা মায়াবী, মন্ত্ৰ গাওঁতা ভূত পুহোঁতা, গুণী মৰা মানুহৰ আত্মাৰ পৰামৰ্শ লওঁতা এনে লোক তোমাৰ মাজত পোৱা যাব নালাগে, কিয়নো তেনেবোৰ কাৰ্য কৰা লোক জিহুৱাৰ ঘিনলগীয়া, আৰু তেনেবোৰ ঘিনলগীয়া কাৰ্যৰ কাৰণেই তোমাৰ ঈশ্বৰ জিহুৱাই সিহঁতক তোমাৰ আগৰ পৰা দূৰ কৰিব। ইছৰাইলৰ লোকবিলাক যেতিয়া সেই প্ৰতিজ্ঞাৰ দেশত বাস কৰিবলৈ ল'ব, তেওঁলোকে পৰজাতিবিলাকৰ মাজত চলি থকা এইবোৰ কাৰ্যৰ পৰা আঁতৰত থাকিব লাগিব বুলি অতি স্পষ্টভাৱে ঈশ্বৰে জনাই দিছে। 13 আৰু 14 নম্বৰ পদ, তুমি তোমাৰ ঈশ্বৰ যীহোৱাৰ সাক্ষাতে সিদ্ধ হবা, কাৰণ তুমি এই যি জাতিবোৰক দূৰ কৰিবা, ইহঁতে গণক আৰু মংগল চাওঁতাৰ কথালৈ কাণ দিয়ে, কিন্তু তোমাক হলে তোমাৰ ঈশ্বৰ যীহোৱাই তেনে কৰিবলৈ নিদিয়ে। ইছৰাইলৰ লোকবিলাকে নিজকে একমাত্ৰ ঈশ্বৰ যীহোৱাৰ বিশ্বাসী লোক বুলি প্ৰকাশ কৰিব লাগিব, এনেদৰে তেওঁলোকৰ কৰ্মৰ দ্বাৰাই। 15-17 পদলৈকে পাঠ কৰি দিছো। মই যেন নমৰো, এই নিমিত্তে মোৰ ঈশ্বৰ যীহোৱাৰ মাত আকৌ শুনিবলৈ আৰু এই মহা অগ্নি পুনৰাই দেখিবলৈ নিদিয়ক, এইবুলি হৰেবত সমাজ গোট খোৱা দিনা তুমি তোমাৰ ঈশ্বৰ যীহোৱাৰ গুৰিত যি প্ৰাৰ্থনা কৰিছিলা, তোমাৰ সেই প্ৰাৰ্থনাৰ দৰেই তোমাৰ ঈশ্বৰ যীহোৱাই তোমাৰ মাজৰ পৰা, তোমাৰ ভাইবিলাকৰেই মাজৰ পৰা মোৰ নিচিনা এজন ভাৱবাদী উৎপন্ন কৰিব। তোমালোকে তেওঁৰ কথালৈহে কাণ পাতিবা। আৰু যীহোৱাই মোক কৈছিল, তেওঁবিলাকে যি কথা কৈছে ভালকে কৈছে। ইছৰাইলৰ লোকসকলে ঈশ্বৰে পঠোৱা ভাৱবাদীসকলৰ কথালৈ কাণ দিব লাগিব। কিয়? কাৰণ তেওঁলোকে তেওঁলোকক সত্য কথা কৈছিল, এইটোৱেই মূল কাৰণ। কিন্তু দ্বিতীয় কাৰণটো আছিল তেওঁলোকক আহিবলগীয়া শেষজন বাৰ্তাবাহক, শেষজন ভাৱবাদী অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টৰ কাৰণে সাজু কৰি তুলিবলৈ। 18-19 পদ দুটা পঢ়ি দিছো। মই তেওঁবিলাকৰ নিমিত্তে তেওঁবিলাকৰ ভাইবিলাকৰ মাজৰ পৰা তোমাৰ নিচিনা এজন ভাৱবাদী উৎপন্ন কৰিম আৰু তেওঁৰ মুখত মোৰ বাক্য দিম, তাতে মই তেওঁক যি যি আজ্ঞা কৰিম তেওঁ তাকেই তেওঁবিলাকক ক'ব। মোৰ নামেৰে তেওঁ মোৰ যি যি বাক্য ক'ব, তালৈ যিজনে কাণ নিদিব মই তাৰ প্ৰতিশোধ ল'ম। ঈশ্বৰে কৈছিল তেওঁৰ মুখত মোৰ বাক্য দিম বুলি। আপোনাৰ নিশ্চয় মনত আছে প্ৰভু যীশুৱে বাৰে বাৰে কৈছিল যে তেওঁ যি কথা কয় সেয়া তেওঁ নিজৰ নহয় কিন্তু পিতৃৰ পৰা পাই কোৱা কথা। উদাহৰণস্বৰূপে যোহন 5:30 আৰু যোহন 6 কেইবা ঠাইতো প্ৰভু যীশুৱে কৈছে যে তেওঁ নিজৰ ইচ্ছা পালন কৰিবলৈ নহয় কিন্তু পিতৃ ঈশ্বৰৰ ইচ্ছা পালন কৰিবলৈহে জগতলৈ আহিল। এই জগতত তেওঁৰ পৰিচৰ্যাৰ কাম শেষ হোৱাৰ পাছত প্ৰভু যীশুৱে সেই বিখ্যাত নিবেদনমূলক প্ৰাৰ্থনাটো কৰাৰ সময়ত এনেদৰে প্ৰাৰ্থনা কৰিছিল, তুমি মোক যি কৰ্ম কৰিবলৈ দিছিলা মই তাক সিদ্ধ কৰি পৃথিৱীত তোমাক মহিমান্বিত কৰিলো। যোহন 17:4 তুমি মোক যি যি বচন দিলা সেই সেই বচন মই তেওঁবিলাকক দিলো। যোহন 17:8 এই সময়ত যদি ঈশ্বৰে স্বৰ্গৰ পৰা কিবা ক'ব লাগে তেওঁ নতুনকৈ একো নকয়, কাৰণ ক'বলগীয়া সকলো কথা তেওঁ প্ৰভু যীশুৰ যোগেৰে কৈ গৈছে। তেওঁ কেৱল একেখিনি কথাকেই পুনৰ ক'ব, কাৰণ তেওঁ আমাক যি কথা ক'ব বিচাৰে সেই সকলো কথা প্ৰভু যীশুৰ মাজেৰে আমালৈ প্ৰকাশ কৰিছে। 20-22 পদলৈকে পাঠ কৰি দিম। কিন্তু মই যি ক'বলৈ দিয়া নাই তেনে বাক্য যিকোনো ভাৱবাদীয়ে গৰ্ব কৰি মোৰ নামেৰে ক'ব নাইবা আন কোনো দেৱতাৰ নামেৰে ক'ব সেই ভাৱবাদীৰ প্ৰাণদণ্ড হ'ব। আৰু যীহোৱাই যি বাক্য কোৱা নাই তাক মই কেনেকৈ জানিম, এইবুলি যদি তুমি মনত ভাবা তেন্তে শুনা। কোনো ভাৱবাদীয়ে যীহোৱাৰ নামেৰে কথা ক'লে যদি সেই বাক্য পাছত সিদ্ধ নহয় আৰু একো ফল নধৰে তেন্তে সেই কথা যীহোৱাই কোৱা নাই, সেই ভাৱবাদীয়ে তাক গৰ্ব কৰি কৈছে, তুমি তালৈ ভয় নকৰিবা। এই কথাখিনি আমি অলপ চিন্তা কৰি চাওঁ আহক। যীচয়া এজন প্ৰকৃত ভাৱবাদী আছিল, আমি কেনেকৈ গম পাওঁ? তেওঁ ভাৱবাণী কৰিছিল যে এগৰাকী কুমাৰীয়ে গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিব। প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে এই ভৱিষ্যৎবাণী তেওঁ কৰিছিল। প্ৰভু যীশুখ্ৰীষ্টৰ আগমন, তেওঁৰ জন্ম, তেওঁৰ জীৱন, তেওঁৰ মৃত্যু সকলো বিষয়ে যীচয়া ভাৱবাদীয়ে অতি স্পষ্টভাৱে ভৱিষ্যৎবাণী কৰি গৈছিল। আৰু সেই ভাৱবাণী কৰাৰ সময়ত কোনোবাই যদি যীচয়া ভাৱবাদীক সুধিলেহেঁতেন যে এইবোৰ কেতিয়া ঘটিব, তেতিয়া হয়তো যীচয়া ভাৱবাদীয়ে ক'লেহেঁতেন যে হয়তো কেইবাশ বছৰ পাছত ঘটিব। আচলতে প্ৰায় 700 পাছত এই ভাৱবাণীবোৰ ফলিয়াইছিল। তেতিয়া মানুহবোৰে নিশ্চয় তেওঁক ঠাট্টা কৰি ক'লেহেঁতেন যে এই ভাৱবাণীবোৰ সঁচানে মিছা সেই কথা জানিবলৈ তেতিয়ালৈকে কোনো জীয়াই নাথাকিব। কোনো এজন ভাৱবাদী সঁচা ভাৱবাদী বুলি প্ৰমাণ হ'বলৈ হ'লে তেওঁৰ ভাৱবাণী আখৰে আখৰে ফলিওৱা মানুহবোৰে দেখিব লাগিব। সেই ভাৱবাণীৰ সামান্য কথাও যদি নফলিয়াই তেন্তে তেওঁ ঈশ্বৰৰ দ্বাৰা প্ৰেৰিত ভাৱবাদী নহয় বুলি প্ৰমাণ হ'ব। যীচয়া ভাৱবাদীয়ে প্ৰভু যীশুখ্ৰীষ্টৰ বিষয়ে কৰা ভাৱবাণী আখৰে আখৰে ফলিওৱা আজি আমি গম পাওঁ, আৰু তেওঁ যে প্ৰকৃত ভাৱবাদী আছিল সেই কথা আমি ক'ব পাৰোঁ। কিন্তু সেই সময়ৰ লোকবিলাকে কেনেকৈ গম পাব? সেই সময়ৰ লোকৰ বাবেও প্ৰমাণ হিচাপে কিবা নহয় কিবা এটা ভাৱবাণী ক'ব লাগিব আৰু সেইটো ফলিওৱা লোকবিলাকে দেখিব লাগিব, আৰু ঠিক সেইটোৱেই ঘটিছিল। অসুৰীয়া ৰজাই বিভিন্ন দেশ জয় কৰি জেৰুচালেমৰ ওচৰত আহি চাউনি পাতিছিল। জেৰুচালেম অধিকাৰ কৰিবলৈ তেওঁলোকে যুঁজা কৰিছিল, কিন্তু যীশুৱে ভাৱবাদীয়ে গৈ ৰজা হিচকিয়াক কলে যে ভয় কৰিব নালাগে, অচুৰীয়াবিলাকৰ এপাত কাঁড়ো এইফালে নাহে। এইখিনি কথা আমি যীশুৱা 37:33 পদত পঢ়িবলৈ পাওঁ। অৰ্থাৎ এডাল কাঁড়ো নাহে বুলি যীশুৱে ভৱিষ্যৎবাণী কৰিছিল। সেই যুদ্ধপ্ৰিয় অচুৰীয়া সৈন্যবোৰৰ মাজৰ কোনোবা এজনে যদি মাত্ৰ কাঁড় এপাত জিৰচালেমৰ দেৱালৰ ভিতৰলৈ মাৰি পঠিয়াই ৰং চালেহেঁতেন, তেতিয়াহ'লে যীশুৱে ভাওবাদী ভুৱা ভাওবাদী বুলি প্ৰমাণিত হলহেঁতেন। কিন্তু আমি জানো যে ঠিক যীশুৱে ভাওবাদীয়ে কোৱাৰ দৰেই ঘটিল। ঈশ্বৰৰ দূতে সেই একে ৰাতিয়েই অচুৰীয়াবিলাকৰ চাউনিত 185,000 লোক মাৰিলে। কোনেও এপাত কাঁড়ো জিৰচালেমলৈ মাৰিব নোৱাৰিলে। প্ৰকৃত ভাওবাদীৰ প্ৰতিটো ভৱিষ্যৎবাণীৰ প্ৰতিটো কথা আখৰে আখৰে ফলিয়াব লাগিব। মাজে মাজে ফলিয়াই মাজে মাজে নফলিয়ালে নহ'ব। আজি ঈশ্বৰে ভাৱবাণী ক'বলৈ ভাৱবাদী নপঠিয়ায়, কাৰণ সকলো কথা তেওঁ প্ৰভু যীশুখ্ৰীষ্টৰ যোগেৰে প্ৰকাশ কৰিলেই। মানুহক অধিককৈ ক'বলগীয়া আৰু একো নাই। কিন্তু শেষৰ কালত বহুতো লোক ওলাই নিজকে ভাৱবাদী দেখুৱাব আৰু মানুহবোৰক ভুল কথা শিকাই অপথে নিব বুলি বাইবেলত লিখা আছে। বহুতো লোকে এনে মিঠামুখীয়া শিক্ষকসকলৰ পিছে পিছে গৈ প্ৰকৃত ঈশ্বৰক পিঠি দিব। এতিয়া 19 অধ্যায়ৰ প্ৰথম পদটো পঢ়ি দিছো। তোমাৰ ঈশ্বৰ যিহুৱাই যি দেশ তোমাক দিছে, তেওঁ তাৰ জাতিবিলাকক উচ্ছন্ন কৰাৰ পাছত যেতিয়া তুমি সিহঁতৰ আধিপত্য লৈ সিহঁতৰ নগৰত আৰু ঘৰত বাস কৰিবলৈ ধৰিবা। ঈশ্বৰৰ লোকবিলাকক এটা কথা বাৰে বাৰে সোঁৱৰাই দিয়া হৈছে যে তেওঁলোকে যি দেশ অধিকাৰ কৰিব সেয়া আচলতে তেওঁলোকক ঈশ্বৰ যিহুৱাইহে দিব। 2 পদ, তেতিয়া যি দেশ তোমাৰ ঈশ্বৰ যিহুৱাই অধিকাৰৰ অৰ্থ তোমাক দিছে, তোমাৰ সেই দেশৰ মাজৰ 3খন নগৰ তোমাৰ নিমিত্তে বেলেগ কৰিবা। ইয়াত জৰ্ডন নদীৰ পশ্চিম পাৰৰ কথা কোৱা হৈছে। সেই দেশ অধিকাৰ কৰাৰ পাছত সেই দেশৰ মাজৰ 3খন নগৰ তেওঁলোকে বাছি লৈ বেলেগ কৰি ৰাখিব লাগিব। 3 পদ, আৰু প্ৰতিজন মানুহ বধি পলাবলৈ তোমাৰ নিমিত্তে পথ যুগুত কৰিবা, আৰু তোমাৰ ঈশ্বৰ যিহুৱাই যি দেশ তোমাক অধিকাৰ কৰাব সেই দেশৰ ভূমি তুমি 3 ভাগ কৰিবা। অৰ্থাৎ সেই দেশ 3 ভাগ কৰি প্ৰতিভাগৰ বাবে 1খনকৈ নগৰ বাছি ল'ব লাগিব, মানুহ বধিবিলাক পলাই গৈ সেই নগৰত আশ্ৰয় ল'বলৈ। অৰ্থাৎ সেই নগৰ হ'ব মানুহ বধিৰ আশ্ৰয় নগৰ। মানুহ বধিৰ কাৰণেনো আশ্ৰয় নগৰৰ কিয় প্ৰয়োজন? ঈশ্বৰে নৰবধ জানো সমৰ্থন কৰে? নিশ্চয় নকৰে। ইয়াত আচলতে সেইবিলাক মানুহ বধিৰ কথা কোৱা হৈছে যিবিলাকে ইচ্ছাকৃতভাৱে নহয় কিন্তু ভুলক্ৰমে আৰু কোনো দুৰ্ঘটনাজনিত কাৰণত মানুহক বধ কৰে। সেই দুৰ্ঘটনাত মৃত্যু হোৱা লোকজনৰ আত্মীয় স্বজন আদিয়ে খঙতে সেই মানুহজনক নিশ্চয় মাৰিবলৈ খেদিব আৰু সমাজৰ আন আন মানুহবিলাকেও নিশ্চয় মাৰিব খুজিব। তেতিয়া সেই নৰবধি মানুহজনে পলাই গৈ সেই আশ্ৰয় নগৰত আশ্ৰয় ল'ব লাগিব আৰু তেওঁৰ উচিত বিচাৰ নোহোৱালৈকে তাতেই থাকিব পাৰিব। 4 পদত আমি পাওঁ যে পূৰ্বে হিংসা নকৰি অজ্ঞানতাত চুবুৰীয়াক বধ কৰা লোকসকলে সেই আশ্ৰয় নগৰত আশ্ৰয় ল'ব পাৰিব। অৰ্থাৎ ঈশ্বৰে এই কথা স্পষ্ট কৰি দিছে যে সেই আশ্ৰয় নগৰ হ'ব প্ৰকৃত অৰ্থত নিৰপৰাধী লোকৰ ৰক্ষা পৰাৰ উপায়। সেই অজ্ঞানতাত মানুহ বধ কৰাৰ এটা উদাহৰণো ঈশ্বৰে দি দিছে। 5 আৰু 6 পদত আমি এই কথা পাওঁ। 7 পদ পাঠ কৰি দিছো। এইকাৰণে মই তোমাক নিজৰ নিমিত্তে 3খন নগৰ পৃথক কৰিবলৈ আজ্ঞা কৰিছো। আৰু সেইকাৰণেই ঈশ্বৰে 3খন নগৰ পৃথক কৰি ৰাখিব দিছে আশ্ৰয় নগৰ হিচাপে। 8 আৰু 9 পদ, আৰু মই আজি তোমাক যি ব্যৱস্থা দিওঁ তুমি সেই গোটেই ব্যৱস্থা পালন কৰি সেইমতে কাৰ্য কৰি সকলো কালত তোমাৰ ঈশ্বৰ যিহুৱাক প্ৰেম কৰিলে আৰু তেওঁৰ পথত চলিলে, যদি তোমাৰ ঈশ্বৰ যিহুৱাই তোমাৰ পূৰ্বপুৰুষসকললৈ শপত কৰাৰ দৰে তেওঁ তোমাৰ সীমা বৃদ্ধি কৰে আৰু তোমাৰ পূৰ্বপুৰুষবিলাকৰ আগত তেওঁ প্ৰতিজ্ঞা কৰা গোটেই দেশ তোমাক দিয়ে, তেন্তে সেই 3খন নগৰৰ বাহিৰে আৰু 3খন নগৰ তোমাৰ নিমিত্তে নিৰূপণ কৰিবা। ইছৰাইলৰ লোকসকলে যদি মুচিৰ যোগেদি ঈশ্বৰে দিয়া ব্যৱস্থাৱলী পালন কৰি থাকে, তেওঁক প্ৰেম কৰি তেওঁৰ পথত চলে, তেতিয়া ঈশ্বৰে তেওঁলোকক সকলো প্ৰকাৰে আশীৰ্বাদ কৰিব। তেওঁলোকৰ সীমাও বৃদ্ধি হ'ব আৰু সীমা বৃদ্ধি হ'লে তেওঁলোকে আৰু 3খন নগৰ এনেদৰে নিৰূপণ কৰিব লাগিব। 10 পদ, তাতে তোমাৰ ঈশ্বৰ যিহুৱাই আধিপত্যৰ অৰ্থে তোমাক যি দেশ দিছে, তোমাৰ সেই দেশৰ মাজত নিৰ্দোষী লোকৰ ৰক্তপাত নহ'ব আৰু তোমাৰ গাত ৰক্তপাতৰ দোষ নালাগিব। ইয়াত আমি এটা কথা বুজি পাওঁ যে অজ্ঞানতাবশতঃ আৰু দুৰ্ঘটনাজনিত কাৰণত কোনো লোকৰ মৃত্যু হ'লে সেই দোষ আন মানুহজনৰ গাত নালাগিব আৰু তেওঁ নিৰ্দোষী। কিন্তু আন আন মানুহবোৰৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁ আশ্ৰয়নগৰলৈ পলাই যাব লাগিব। আৰু এই আশ্ৰয়নগৰৰ ব্যৱস্থা কৰা নহলে তেতিয়া বহুতো নিৰ্দোষী মানুহৰ মৃত্যু হ'ব পাৰে আৰু তাৰ ফলত আন মানুহৰ গাত ৰক্তপাতৰ দুখ লাগিব। অৰ্থাৎ খঙৰ ভমকত কোনো উচিত বিচাৰ নকৰাকৈ সেই নিৰ্দোষী মানুহজনক বধ কৰিলে আন মানুহবোৰৰ গাতহে ৰক্তপাতৰ দুখ লাগিব। ঈশ্বৰৰ ব্যৱস্থা কিমান শুদ্ধ! কোনো নিৰপৰাধী মানুহে শাস্তি পোৱাটো তেওঁ নিবিচাৰে। 11 আৰু 12 নম্বৰ পদ, কিন্তু যদি কোনোৱে আন মানুহক হিংসা কৰি খাপ দি থাকি তাৰ বিৰুদ্ধে উঠি তাক সাংঘাতিক ৰূপে এনেকৈ মাৰে যে সি তাতেই মৰে, আৰু মানুহ বধিটো পলাই যদি সেই তিনিখন নগৰৰ মাজৰ কোনো এখন নগৰত সোমায়, তেন্তে তাৰ নগৰৰ বৃদ্ধ লোকে মানুহ পঠাই সেই নগৰৰ পৰা তাক অনাই বধ কৰিবৰ নিমিত্তে তাক ৰক্তপাতৰ প্ৰতিকাৰ সাধকৰ হাতত সোধাই দিব। কোনো লোকে যদি আন মানুহক আগৰ পৰা হিংসা কৰি খাপ দি থাকি বধ কৰে, সেই মানুহজনহে প্ৰকৃত নৰবধি বুলি পৰিগণিত হ'ব। 13 নম্বৰ পদ, তুমি তালৈ কৃপা দৃষ্টি নকৰিবা, কিন্তু তোমাৰ মংগলৰ নিমিত্তে ইছৰাইলৰ মাজৰ পৰা নিৰ্দোষী ৰক্তপাতৰ দুখ দূৰ কৰিবা। 14 নম্বৰ পদ, তোমাৰ ঈশ্বৰ যি হোৱাই আধিপত্যৰ অৰ্থে তোমাক যি দেশ দিছে, সেই দেশত তুমি পাব লগা আধিপত্যত পূৰ্বকালৰ লোকবিলাকে স্থাপন কৰা তোমাৰ ওচৰ চুবুৰীয়াৰ সীমাৰ চিন নলৰাবা। ইয়াত আমি আন এটা সামাজিক সমস্যাৰ বিষয়ে ঈশ্বৰে বান্ধি দিয়া নিয়ম দেখা পাওঁ। ঈশ্বৰে কৈছে যে ইছৰাইলৰ লোকসকলে আগৰ পৰা চলি অহা মাটিৰ সীমা যাতে লৰচৰ নকৰে। মাক দেউতাকহঁতৰ দিনৰ যি মাটি বাৰীৰ সীমা, সেই সীমা তেওঁলোকে মানি চলিব লাগিব, তাৰ ইফাল সিফাল কৰিব নোৱাৰিব। এই নিয়মটো বাৰু ঈশ্বৰে কিয় বান্ধি দিছিল? ঈশ্বৰে মানুহৰ স্বভাৱ জানে। মানুহৰ স্বভাৱ স্বাৰ্থপৰ। মানুহে সদায় নিজৰ সা সম্পত্তি বঢ়াব খোজে যিকোনো প্ৰকাৰে, বলিয়ে দুৰ্বলীৰ পৰা কাঢ়ি ল'ব বিচাৰে। এই স্বাৰ্থপৰতাৰ স্বভাৱ আজিৰ নহয়, যুগ যুগ ধৰি চলি আহিছে। সেইকাৰণে ঈশ্বৰে সাৱধান কৰি দিছে যাতে ইছৰাইলৰ লোকসকলে চুবুৰীয়াৰ মাটি দখল নকৰে। 15 নম্বৰ পদ, কোনোবিধৰ অপৰাধৰ নিমিত্তে বা যি পাপেৰে মানুহ পাপী হ'ব পাৰে, এনে পাপৰ নিমিত্তে কোনো মানুহৰ বিৰুদ্ধে এজন সাক্ষী নুঠিব, দুই বা তিনিজন সাক্ষীৰ মুখেৰেহে বিচাৰ নিষ্পত্তি হ'ব। এই কথাটো আগতে উল্লেখ কৰা আমি পাইছিলোঁ, এজন মানুহৰ সাক্ষীৰে নহয় কিন্তু দুই বা ততোধিক সাক্ষীৰ কথা শুনাৰ পাছতহে কোনো এটা বিচাৰ নিষ্পত্তি কৰা হ'ব। 16 পদৰ পৰা 20 পদলৈ পঢ়িলে আমি পাওঁ, কোনোবাই যদি মিছা অভিযোগ আনে তেতিয়া কি হ'ব, সেই কথাটো ইয়াতে বুজাই দিয়া হৈছে। যিজনে অভিযোগ আনে আৰু যাৰ বিৰুদ্ধে অভিযোগ অনা হৈছে, তেওঁ দুয়োজনেই পুৰোহিত আৰু বিচাৰকৰ্তাবিলাকৰ আগত থিয় হ'ব। তাৰপিছত সেই অভিযোগৰ ওপৰত যত্নেৰে বিচাৰ কৰা হ'ব। সেই বিচাৰত যদি সেই অভিযোগ মিছা বুলি প্ৰমাণিত হয়, তেতিয়া যিজনে মিছাকৈ সেই অভিযোগ আনিছিল তেওঁ ওলোটাই শাস্তি পাব। আনজন লোকক তেওঁ যি শাস্তি দিয়াব খুজিছিল, সেই শাস্তি তেওঁ নিজে ভোগ কৰিব লাগিব। এই নিয়মটোৰ ফলত কোনো লোকেই আনৰ বিৰুদ্ধে মিছা অভিযোগ আনিবলৈ সাহস নকৰিব। তদুপৰি যিহেতু অতি কমেও দুজন সাক্ষীৰ প্ৰয়োজন, গতিকে কোনেও আনৰ হৈ মিছা সাক্ষী হ'বলৈও নাযাব, কাৰণ ধৰা পৰিলেই বিপদ। মিছা সাক্ষী দি মিছা অভিযোগ আনি ধৰা পৰি কোনো সাৰি যাব নোৱাৰিব। এই নিয়মটো কৰাৰ কাৰণে নিৰপৰাধী লোকে শাস্তি পোৱাৰ সম্ভাৱনা একেবাৰে নোহোৱা হৈছিল। মুঠতে ঈশ্বৰৰ আইনত কোনো সুৰুঙা নাছিল। ঈশ্বৰৰ আইন আছিল অতি কঠোৰ, শাস্তি আছিল অতি ভয়াৱহ, শাস্তিবোৰ অতি ভয়ানক। এইকাৰণেই কৰা হৈছিল যাতে আন মানুহে সেই একেধৰণৰ অপৰাধ কৰাৰ পৰা বিৰত থাকে। 21 নম্বৰ পদটো পঢ়িছো, তুমি কৃপা দৃষ্টি নকৰিবা, প্ৰাণৰ সলনি প্ৰাণ, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, হাতৰ সলনি হাত, ভৰিৰ সলনি ভৰি যাব। আইন আইনেই, আইনত কোনো দয়া মায়া নাই। পুতেকে যদি চুৰ কৰি ধৰা পৰে, বাপেক যদি বিচাৰক হয়, তথাপিতো চুৰি কৰাৰ শাস্তি পুতেকে পাবই লাগিব। যদি সেই শাস্তি দিয়া নহয়, তেন্তে সেই বাপেকজন ন্যায় বিচাৰক নহয় বুলি প্ৰমাণ হ'ব। মিছা সাক্ষী দি ধৰা পৰাজনৰ ক্ষেত্ৰতো কোনো দয়া মায়া নেদেখুৱাবলৈ আইন বান্ধি দিয়া হৈছে। চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত, অৰ্থাৎ তেওঁ সেই নিৰপৰাধী মানুহজনৰ বিৰুদ্ধে মিছা অভিযোগ আনি মানুহজনৰ যি অনিষ্ট কৰিব খুজিছিল তেওঁ ধৰা পৰাৰ পাছত তেওঁলৈ সেই একেই অনিষ্ট কৰা হ'ব। ঈশ্বৰৰ আইন অতি কঠোৰ, অতি কটকটীয়া। কিন্তু আজি আমি ঈশ্বৰক ধন্যবাদ দিওঁ, কাৰণ তেওঁ আজি সেই আইনৰ দ্বাৰা আমাৰ বিচাৰ নকৰে, তেওঁ অনুগ্ৰহৰ দ্বাৰাহে আমাৰ বিচাৰ কৰিব। যদিহে তেওঁ বিধানৰ ফালৰ পৰা আমাক বিচাৰ কৰিলেহেঁতেন, আমি চিৰদিনলৈ হেৰাই থাকিলোহেঁতেন, কাৰণ সেই বিধান সম্পূৰ্ণৰূপে কেতিয়াও পালন কৰিব আমি নোৱাৰিলোহেঁতেন। আইন আইনেই, তাৰ লৰচৰ নাই। কিন্তু সেই আইনৰ ফালৰ পৰা যি শাস্তি আমি পাব লাগিছিল, সেই শাস্তি আমাৰ হৈ আমাৰ প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত বহন কৰিলে, গতিকে আমি সেই শাস্তি আৰু নাপাওঁ। অৰ্থাৎ ঈশ্বৰৰ আইনো ঠিকেই থাকিল, দোষীক শাস্তি দিয়াও হ'ল, আৰু সেই শাস্তি গোটেই মানৱ জাতিৰ হৈ খ্ৰীষ্টই বহন কৰিলে আৰু মানৱলৈ পৰিত্ৰাণ আগবঢ়োৱাও হ'ল। কাৰণ যি লোকেই প্ৰভু যীশুখ্ৰীষ্টক গ্ৰহণ কৰে, সেই লোকেই সেই শাস্তিৰ পৰা ৰক্ষা পাই পৰিত্ৰাণ লাভ কৰে। ঈশ্বৰৰ সিংহাসন আজি অনুগ্ৰহৰ সিংহাসন হৈ পৰিল, কাৰণ প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচত তেজ বোৱালে। সেই তেজেই হ'ল ঈশ্বৰে স্থাপন কৰা নতুন চুক্তিৰ তেজ। ঈশ্বৰে আমাক অনুগ্ৰহৰ দ্বাৰাইহে পৰিত্ৰাণ দিয়ে। আমি কোনেও বিধান পালন কৰিব পৰা নাই, আমি সকলো দোষী, সকলোৱে শাস্তি পাবৰ যোগ্য, কিন্তু সকলোৰে প্ৰাপ্য সেই শাস্তি প্ৰভু যীশুখ্ৰীষ্টই ল'লে ক্ৰুচৰ ওপৰত। গতিকে সেই বিধানৰ চৰ্ত পূৰণ হৈ গ'ল। গতিকে এতিয়া ঈশ্বৰে যীশুখ্ৰীষ্টক বিশ্বাস কৰি গ্ৰহণ কৰা প্ৰতিজন পাপীক ক্ষমা কৰি গ্ৰহণ কৰিব পাৰে। ঈশ্বৰে আগবঢ়োৱা সেই ক্ষমাদান আপুনি বাৰু লাভ কৰিছেনে? এবাৰ নিজকে সুধি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।